এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে দীক্ষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ইংৰাজী নতুন বৰ্ষক আদৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰস্তুতি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা, নতুন বছৰৰ পহিলা দিনটোত কাইলৈ অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা, বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান, কাইলৈৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন সময়সূচীত কেইবাখনো ৰেলগাড়ীৰ যাত্ৰাকাল হ্ৰাস আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নাম পৰীক্ষা কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট মুকলি। এতিয়া শুনক বিতং বাতৰি। চাওঁতে চাওঁতে ইংৰাজী 2024 বৰ্ষই বিদায় ল'বলৈ ওলাইছে আৰু কেইঘণ্টামানৰ পাছতেই 2024 বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল 2024 বছৰটো। বিদায়ী বৰ্ষটোৰ কিছু উল্লেখযোগ্য ঘটনাৰাজিত আলোকপাত কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 উভতি চাওঁ 2024 শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত এই বছৰত বাতৰিৰ শিৰোনাম দখল কৰা কেইবাটাও উল্লেখযোগ্য ঘটনা আৰু এইসমূহৰ প্ৰভাৱ সন্দৰ্ভত ষ্টুডিঅ'ত উপস্থিত থকা আলোচকসকলে মতামত আগবঢ়াব। বিশিষ্ট চলচ্চিত্ৰ সমালোচক লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ আঁত ধৰিব মানসপ্ৰতিম শৰ্মাই। ইংৰাজী নতুন বৰ্ষক আদৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰস্তুতি চলিছে। আজি বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। চৰাইদেউ জিলাৰ বগৰী চাপৰিত সহস্ৰাধিক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, হৰভোগৰ বেকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হয়। নৱবৰ্ষৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি এটা বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে নৱবৰ্ষই সদায় নতুন আশা কঢ়িয়াই অনাৰ লগতে নতুন উৎসাহ আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। নতুন বছৰটোৱে স্বকীয় পৰম্পৰা তথা গৰিমামণ্ডিত ঐতিহ্যৰে সমৃদ্ধ ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্প্ৰীতিৰ এনাজৰি অধিক সুদৃঢ় কৰি তুলিব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDFৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলেও ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। এটা বিবৃতিত সভাপতিগৰাকীয়ে ইংৰাজী নৱবৰ্ষই সকলোৰে মাজলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ লগতে ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ হেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ হেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই হেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰ সুবিধা ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱাৰ ভাগত এই পদহেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে কাইলৈ ভাৰতৰত্ন সন্মানেৰে বিভূষিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি শান্তিস্থলত নিৰ্মাণ কৰা বৰদলৈৰ আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানৰ দাঁতিতে লাগি থকা এই শান্তিস্থলৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 1,26,00,000 টকা ব্যয় কৰিছে। এই শান্তিস্থলত শোভাবৰ্ধক প্ৰৱেশদ্বাৰ আৰু সীমা দেৱাল, শিশুৰ খেল ধেমালি ক্ষেত্ৰ আদিৰ সুব্যৱস্থা থাকিব। কাইলৈৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়া উপস্থিত থাকিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। মৌন উঠ মুখৰ হৃদয় উপন্যাসখনৰ বাবে 2005 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীক ধাৰ আৰু অন্যান্য গল্প শীৰ্ষক সংকলনটোৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি অসম গ্ৰন্থমেলাৰ পঞ্চম দিনা সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত এখন অংগবস্ত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু 500,000 টকাৰ চেক সাহিত্যিকগৰাকীলৈ আগবঢ়োৱা হয়। একেদৰে গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবদ প্ৰকাশক বনলতাৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকালৈ অসম প্ৰকাশন পৰিষদ সাহিত্য প্ৰকাশক বঁটা প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডঃ পেগুৱে বঁটা হিচাপে অংগবস্ত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু 3,00,000 টকাৰ চেক প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে অৰুণাচল প্ৰদেশত নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ কাৰণে তেওঁ একাধাৰে নিৰৱচ্ছিন্ন প্ৰচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদৰ বঁটাৰ বাবে তেওঁৰ গ্ৰন্থখনক নিৰ্বাচন কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে এনেদৰে কয়।
জয় জয়তে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ প্ৰতি আপোনালোকৰ যি ভাল পোৱাৰ ভাৱ প্ৰকাশ কৰিলে তাৰ বাবে মই আপোনালোকক মোৰ কৃতজ্ঞতা ব্যক্ত কৰিছো। যদিও বা মোৰ কাৰণে সাহিত্যৰ পুৰস্কাৰ এয়া প্ৰথম নহয়, তথাপিও অসম প্ৰকাশন পৰিষদৰ এই অমূল্য সাহিত্য পুৰস্কাৰ পাই মই নথৈ আনন্দিত অনুভৱ কৰিছো আৰু মোক এই পুৰস্কাৰৰ বাবে যোগ্য বিবেচিত কৰাৰ কাৰণে অসম চৰকাৰ, প্ৰকাশন পৰিষদ আৰু পুৰস্কাৰ বাছনি সমিতিৰ সদস্যসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ গল্পত ফুটি উঠিছে অৰুণাচল প্ৰদেশৰ বহুতো জনজাতিৰ ছবি, বিষয়বস্তু তেনেদৰে বহুত। সেয়া সম্ভৱ হৈছে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ বৈদ্যনতাত, কাৰণ অৰুণাচল প্ৰদেশৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা মুখ্যমন্ত্ৰীজনৰ বৈদ্যনতাত মই অৰুণাচল প্ৰদেশৰ বহুতো ভিতৰুৱা ঠাইবিলাকত বিভিন্ন জনজাতিৰ মাজত কাম কৰাৰ সুযোগ লাভ কৰিছিলো। তদুপৰি প্ৰশাসনৰ বিষয়া হিচাপে সেই ঠাইবিলাকৰ জনতাৰ বিভিন্ন সমস্যাৰ লগত ভালদৰে পৰিচিত হোৱাৰ সুযোগ বা দুৰ্যোগৰ লাভ কৰিছিলো। আৰু গতিকে মোৰ গল্পবিলাকত মই যিমান পাৰো সেইবিলাক মানৱীয় সমস্যাৰ কাহিনী দাঙি ধৰাৰ প্ৰয়াস কৰিছো। মোৰ নিজস্ব এক লৌকিক সহজ সৰল ৰীতিত আৰু লগতে মোৰ সীমিত অসমীয়া ভাষাৰ জ্ঞানেৰে।
আজিৰ অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতা, পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ধীৰাজ গোস্বামীকে ধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা। কাইলৈৰ পৰা সমগ্ৰ দেশতে ৰেলৰ নতুন সময়সূচী কাৰ্যকৰী হ'ব। এই নতুন সময়সূচীত উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত চলাচল কৰা মুঠ 43 ৰেলগাড়ীৰ বেগ দ্ৰুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পৰ্যন্ত হ্ৰাস পাব। যাত্ৰাকাল হ্ৰাস পাবলগীয়া ৰেলগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা 22501 নম্বৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত দুঘণ্টা হ্ৰাস পাব। একেদৰে 15077 নম্বৰ আৰু কামাখ্যা আৰু গোমতীনগৰৰ মাজত চলাচল কৰা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত প্ৰায় ডেৰ ঘণ্টা ৰাহি হ'ব। 15962 নম্বৰৰ কামৰূপ এক্সপ্ৰেছ নামেৰে জনাজাত ডিব্ৰুগড় হাওৰা এক্সপ্ৰেছখনৰো যাত্ৰাৰ সময় নতুন সময়সূচী অনুযায়ী এঘণ্টা ৰাহি হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এই নতুন সময়সূচী অনুসৰি শিলচৰ আৰু থিৰুৱন্তপুৰমৰ মাজত চলাচল কৰা 12508 নম্বৰ ৰেলগাড়ীখনৰো যাত্ৰাৰ সময় কিছু সালসলনি হ'ব। ইয়াৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ আৰু মালদা সংমণ্ডলৰ অধীনৰ আন 23 ৰেলগাড়ীৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনাইছে। অগ্নি আৰু আপাতকালীন সেৱা বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়া জিলা শাখাৰ উদ্যোগত আজি এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইৰ অৰ্ধশতাধিক যুৱক যুৱতীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত ৰেছপন্স টীম কমাণ্ডাৰ সুৰুজ খনিকৰ, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক ৰূপান্ত সোণোৱাল, প্ৰশিক্ষক ডঃ ৰাজীৱ বৰদলৈ আৰু মানৱজ্যোতি পাংগিঙৰ তত্বাৱধানত দুৰ্যোগ প্ৰশমনৰ বিভিন্ন ব্যৱস্থাৱলী প্ৰদৰ্শন কৰা হয়। অসমৰ পৰ্যটন মানচিত্ৰত ক্ৰমাৎ উজ্বলি উঠা তিনিচুকীয়া জিলাৰ মতাপুং মাগুৰী বিললৈ শীতৰ বতৰত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। ডিব্ৰু ছয়খোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী এই পক্ষী বিলখনত মেণ্ডেৰিন ডাকৰ দৰে বিৰল প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ সমাৱেশ ঘটা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে ডিব্ৰু নৈয়ে জীপাল কৰি ৰখা পক্ষী উদ্যানখনত পৰ্যটকসকলে সততে দুষ্প্ৰাপ্য শিশু পৰিদৰ্শন কৰাৰো সুযোগ লাভ কৰে। বিলখনক কেন্দ্ৰ কৰি অঞ্চলটোত ভালেমান গ্ৰাম্য পৰ্যটন কেন্দ্ৰ গঢ়ি উঠাৰ ফলত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আত্মসংস্থাপনৰ পথ মুকলি হৈছে। বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীলৈ 2024 প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। 2002 পৰা প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোগৰাকী শিল্পীলৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তিপত্ৰ আৰু নগদ 25,000 টকা। কার্বিআংলং জেলার বকলিয়াঘাটর সিংথুর প্রকাশনের উদ্যোগত প্রদান করা রংবং তেরাং সমন্বয় বটা এইবার অরণ্য মানব যাদব পায়েংলৈ আগবহা হয়েছে। এখন সংবাদমেল সম্বোধন করে উদ্যোক্তাসকলে আজি এই কথা ঘোষণা করে। বিশিষ্ট সাহিত্যিক শ্রী তেরাঙর জন্মদিন 13 জানুয়ারীত বকলিয়াঘাটত এই বটা আনুষ্ঠানিকভাবে প্রদান করা হব বলে উদ্যোক্তাসকলে জানিবলৈ দিছে। কোকরাজার কৃষি বিজ্ঞান কেন্দ্রের উদ্যোগত আয়োজিত 5 দিনিয়া বৃত্তিমূলক প্রশিক্ষণ কার্যসূচীর আজি সামরণি পড়ে। গোসাইগাঁও তেলিপাড়াস্থিত কেন্দ্রের সভাগৃহত আয়োজিত কার্যসূচীত জেলাখনের কেবাটাও আত্মসহায়ক গোটর সদস্যই অংশগ্রহণ করে। কেন্দ্রটোর সমুদায় বিজ্ঞান বিভাগের বিশেষজ্ঞ প্রশিক্ষক পর্ণা শর্মা চক্রবর্তীর তত্ত্বাবধানত আয়োজিত এই কার্যসূচীত দলিচা প্রস্তুতকরণের বিষয়ে অংশগ্রহণকারীসকল প্রশিক্ষণ দিয়া হয়। পরবর্তী বাতরির উভতি যাওয়া হোক পরিস্মিতা দিহিঙিয়ার ওসর।
ধন্যবাদ দিশা। 2024 বছর ক্রীড়ার ক্ষেত্র কেবাটাও উল্লেখযোগ্য ঘটনার সাক্ষী হয়ে রল। বহু ক্রীড়া তারকার উত্থান ঘটিল আর বহুতর পতনও এই বছরতে আরম্ভ হল। আমার সহযোগী অনুজা লোপামুদ্রা আগবাইছে বছরটির উল্লেখযোগ্য ঘটনাবলীর চমু বিবরণ। আহকসুন হনু।
2024 বর্ষটো ভারতীয় ক্রীড়া জগতের অন্যতম সফল বর্ষরূপে পরিগণিত হয়েছে। ক্রিকেটের পর দবা অলিম্পিকর পর প্যারালিম্পিকলৈকে ভারতে বিভিন্ন ক্ষেত্র উল্লেখযোগ্য সফলতা অর্জন করেছে। এই বছরের 29 জুনত T20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভারতে দক্ষিণ আফ্রিকাক পরাস্ত করে বহুদিনিয়া প্রতীক্ষার অন্ত পেলায়। অসম সন্তান রিয়ান পরাগ আর উমা ছেত্রীয়ে ঘরুয়া প্রতিযোগিতাসমূহ নিজের সুন্দর প্রদর্শনের সুবাদত রাষ্ট্রীয় পুরুষ আর মহিলা ক্রিকেট দলত স্থান লাভ করে। এবারের প্যারিস অলিম্পিকত ভারতে এটা রূপর আর 5টা ব্রঞ্জর পদক অর্জন করে। টকিও অলিম্পিকর সোণর পদক বিজয়ী নীরজ চোপড়ায় প্যারিস অলিম্পিকত রূপর পদক অর্জন করে। যুব শুটার মনু ভাকেরে দুটাক পদক অর্জন করে। ভারতীয় পুরুষ হকি দলটোয়ে ক্রমাগত দ্বিতীয়বারের অলিম্পিকত ব্রঞ্জর পদক অর্জন করে। আনহাতে এইবারের প্যারালিম্পিকত ভারতীয় দলটোয়ে 29টা পদক অর্জনেরে সর্বকালের সর্বশ্রেষ্ঠ প্রদর্শন আগবায়। এবার আছো 64টা বর্গর আকর্ষণীয় খেল দবার কথালে। দবা ক্ষেত্রখনত ভারত এই বছর অন্যতম শক্তিশালী দেশ রূপে পরিগণিত হয়েছে। বুদাপেস্টত অনুষ্ঠিত দবা অলিম্পিয়াডত ভারতীয় পুরুষ আর মহিলা উভয় দলেই শ্রেষ্ঠত্ব অর্জন করে। ভারতীয় যুব দবা খেলুয়ে ডি গুকেশে যা 12 ডিসেম্বরত 18 বছর বয়সতে ফিডে বিশ্ব দবা চ্যাম্পিয়ন হওয়ার গৌরব অর্জন করেছে। তদুপরি কনেরু হাম্পিয়ে নিউইয়র্কত অনুষ্ঠিত মহিলার র্যাপিড ওয়ার্ল্ড চ্যাম্পিয়নশিপর খিতাব দখল করেছে। অলিম্পিক প্যারালিম্পিকর বাদেও আন কেবাটাও ক্রীড়াক্ষেত্র ভারতে উল্লেখযোগ্য সফলতা অর্জন করে। টেনিস তারকা রোহন বোপান্নাই 44 বছর বয়সত অস্ট্রেলিয়ান ওপেন মেন্স ডাবলস খিতাব দখল করে। আনহাতে এশিয়া টেবিল টেনিস চ্যাম্পিয়নশিপত ভারতীয় মহিলা দলটোয়ে পুন প্রথমবারের একটা ব্রঞ্জর পদক অর্জন করে। 2025 বর্ষটো ভারতীয় ক্রীড়াক্ষেত্রখনে সফলতার নতুন দিগন্তর সূচনাত ব্রতী হয়ে রব বলে ক্রীড়া প্রেমীসকলে আশা প্রকাশ করেছে।
রাজ্যিক নির্বাচন আয়োগে 2024-25 বর্ষের পঞ্চায়েত নির্বাচনের চূড়ান্ত ভোটার তালিকাত ভোটদাতাসকলে নিজের নাম পরীক্ষা করার বাবে এটা ওয়েবসাইট মুকলি করেছে। ERMSSEC.assam.gov.in ওয়েবসাইটত গৈ ভোটদাতাসকলে ভোটার তালিকা ডাউনলোড করে অথবা ভোটার কার্ডর নম্বর জড়িয়ে নিজের নাম পরীক্ষা করব পারিব। জিলা আয়ুক্ত কার্যালয়, জিলা পরিষদ, গাঁও পঞ্চায়েত অথবা খণ্ড উন্নয়ন বিষয়ার কার্যালয়লৈ গৈও ভোটদাতাসকলে তালিকা তেওঁলোকর নাম পরীক্ষা করব পারিব। বয়সের হিসাবত কাইলৈর ভিতর ভোট দিয়ার বাবে যোগ্য বিবেচিত যুবক যুবতীসকলেও এই ওয়েবসাইটর জড়িয়ে নির্বাচনী খসড়াত নিজের নাম অন্তর্ভুক্তির আবেদন দাখিল করব পারিব। আকাশবাণী গুৱাহাটী কেন্দ্রের সহকারী অভিযন্তা অমিত পাল, অভিযান্ত্রিক সহায়ক নজমুল হক আর উচ্চ বর্গর সহায়ক রঞ্জিত কুমার জ্যোতিয়ে আজি অবসর গ্রহণ করেছে। অমিত পালে 1988 চনত আকাশবাণীর আইজল কেন্দ্রত যোগদান করে উত্তর পূর্বাঞ্চলের 8টা আকাশবাণী আর দূরদর্শন কেন্দ্রত সেবা আগবায়। নজমুল হকে 1988 চনত দূরদর্শনের উখরুল কেন্দ্রত যোগদান করে উত্তর পূর্বাঞ্চলের 5টা আকাশবাণী আর দূরদর্শন কেন্দ্রত সেবা আগবায়। রঞ্জিত কুমার জ্যোতিয়ে 1993 চনত গুৱাহাটী দূরদর্শনত যোগদান করে পরবর্তীকালত আকাশবাণী তুরা আর গুৱাহাটী কেন্দ্রত সেবা আগবায়। আজি বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্রের সভাকক্ষত আয়োজিত এখন বিদায় সভাত কেন্দ্রটির বিষয়া কর্মচারীসকলে 3গৰাকী সহকর্মীক আন্তরিকভাবে বিদায় সম্ভাষণ জানায়। প্রাক্তন রাষ্ট্রীয় পর্যায়ের ভলিবল খেলুয়ে অনন্ত তালুকদারর আজি গুৱাহাটীত দেহাবসান ঘটে। গুৱাহাটী ভলিবল প্রশিক্ষণ কেন্দ্রের প্রতিষ্ঠাপক সদস্য তথা অসম রেফারি বোর্ডের প্রাক্তন সচিব তালুকদারর মৃত্যুর সময় বয়স আছিল 79 বছর। বাতরি শেষ করার পূর্বে প্রধান বাতরি কেটামান আগরবার পড়ি দিছো। ইংরাজী নতুন বর্ষক আদরের বিশ্বর বিভিন্ন প্রান্তর প্রস্তুতি, মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার ইংরাজী নববর্ষ উপলক্ষে রাজ্যবাসীলৈ শুভেচ্ছা। নতুন বছর পহিলা দিন কাইলৈ অবিভক্ত মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ আবক্ষ মূর্তি রাইজর নামত উৎসর্গা। বিশিষ্ট সাহিত্যিক ইয়েছে দর্জে থংসিক প্রকাশন পরিষদ সাহিত্য বটা প্রদান। কাইলৈর কার্যকরী হবলগীয় নতুন সময়সূচীত কেবাখনো রেলগাড়ির যাত্রা হ্রাস আর সমাগত পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নাম পৰীক্ষা কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট মুকলি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।